নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। দেশৰ আন বিভিন্ন অংশৰ লগতে অসমতো আজি শিক্ষক দিৱস পালন কৰা হৈছে। শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 5 ছেপ্টেম্বৰত এই দিৱস পালন কৰা হয়। দেশত 1962 চনৰ 5 ছেপ্টেম্বৰত প্ৰথম শিক্ষক দিৱস অনুষ্ঠিত হৈছিল আৰু 1972 চনৰ পৰা চৰকাৰীভাৱে এই দিৱস পালন কৰি অহা হৈছে। শিক্ষক দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ 82গৰাকী শিক্ষক শিক্ষয়িত্ৰীক 2024 বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত টেঙাখাটৰ চিচিয়া বকুলনী ছোৱালী উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক দীপেন খনিকৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে কৈছে যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ অসাধাৰণ অৱদানৰ উদযাপন আৰু স্কুলীয়া শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ জীৱন সমৃদ্ধ আৰু একাংশ শিক্ষকক সন্মানিত কৰাই ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰ মূল উদ্দেশ্য। ইপিনে ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ উপস্থিতিত 63 সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান উদযাপন কৰা হয়। এই অনুষ্ঠানত চলিত বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা 13গৰাকী শিক্ষক শিক্ষয়িত্ৰীক ৰাজ্যিক বঁটা প্ৰদান কৰা হয়। মাধ্যমিক শাখাত 8গৰাকী শিক্ষকলৈ এই বঁটা আগবঢ়োৱা হয়। তেওঁলোক হৈছে ডিব্ৰুগড়ৰ বিৰতি লেখাৰু শইকীয়া, যোৰহাটৰ মণি দত্ত আৰু প্ৰশান্ত কুমাৰ মহন্ত, লখিমপুৰৰ কল্পনা গগৈ, তিনিচুকীয়াৰ মেনুৰাণী বৰা, বিশ্বনাথৰ ৰিপুঞ্জয় বৰদলৈ, কামৰূপৰ হীৰেণ কুমাৰ দাস আৰু শিৱসাগৰৰ হীৰেণ কুমাৰ নেওগ। আনহাতে প্ৰাথমিক শাখাত 5গৰাকী শিক্ষকক ক্ৰমে ধেমাজিৰ গকুল চুতীয়া, কাছাৰৰ অতনু চৌধুৰী, দৰঙৰ ঋতু ৰেখা দেৱী, ডিব্ৰুগড়ৰ সংগীতা দেৱী আৰু শিৱসাগৰৰ লোহিত চেতিয়া কৃতি শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে। দেশৰ প্ৰথমজন উপ ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটো আজি সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো শিক্ষক দিৱসৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ চৰকাৰী বেচৰকাৰী সকলো শিক্ষানুষ্ঠানতে বিভিন্ন কাৰ্যসূচীৰে শিক্ষক দিৱস পালন কৰা হয়। পুৱাৰ ভাগত বিদ্যালয়সমূহত ৰাধাকৃষ্ণৰ প্ৰতিকৃতিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি প্ৰদানেৰে শিক্ষক দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পাছতে নৃত্য, গীত, আবৃত্তি, ৰাধাকৃষ্ণৰ বিষয়ক বক্তৃতা আদি কাৰ্যসূচীৰে শিক্ষক দিৱসৰ অন্ত পৰে। ভাৰতীয় দলিত সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ সৌজন্যত গুৱাহাটী প্ৰেছ ক্লাবত বহুকেইগৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়। আনহাতে গুৱাহাটী মহানগৰীৰ অগ্ৰণী অনুষ্ঠান প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অসমৰ সমাজ, সাহিত্য, সংস্কৃতি, বিজ্ঞান আৰু অন্যান্য ক্ষেত্ৰলৈ অৰিহণা যোগোৱা দুগৰাকী বৰেণ্য ব্যক্তিক্ৰমে কুলধৰ শইকীয়াক পণ্ডিত তীৰ্থনাথ শৰ্মা উৎকৰ্ষ বঁটা আৰু তাৰেকেশ্বৰ চৌধুৰীক নিৰ্মলা দেৱী উৎকৰ্ষ বঁটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসম ভ্ৰমণৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ জীৱননগৰত ইস্কন মন্দিৰৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ত ক্ষুদ্ৰ সচিবালয় মুকলি কৰিব। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনো উপস্থিত থাকিব। এই সচিবালয়ে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মাজুলী, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰায় 79 লাখ জনসাধাৰণৰ সৈতে প্ৰশাসনৰ সংযোগ বৃদ্ধি কৰিব আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় আঁচনি তথা প্ৰকল্প ধাৰাবাহিক পৰ্যবেক্ষণ আৰু স্থানীয় উন্নয়ন ত্বৰান্বিত কৰাত সহায় কৰিব। ইয়াৰ ফলত উজনি অসমৰ জনসাধাৰণে দিছপুৰলৈ নোযোৱাকৈ বিভিন্ন বিষয় ডিব্ৰুগড় সচিবালয়ত নিষ্পত্তি কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষা ঋণ ৰাজ সাহায্য আঁচনি দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতেই অন্ত পৰিল।